الذي له ملك السماوات والأرض ولم يتخذ ولدا ولم يكن له شريك في الملك ولم يتخذ ولدا ولم يكن له شريك في الملك وخلق كل شيء فقدره تقديرا.
তেওঁ আকাশসম আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁ কোনো সন্তান গ্ৰহণ কৰা নাই, সাৰ্বভৌম ক্ষমতাত তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৱেই সকলো বস্তু সৃষ্টি কৰিছে, তাৰপিছত সেইবোৰক যথাযথ অনুপাতত নিৰ্ধাৰণ কৰিছে।